أولئك الذين كفروا بآيات ربهم ولقائه فحبطت أعمالهم فلا نقيم لهم يوم القيامة وزنا
كيوتي হৈছে হে হকলু জি হকলে নিস্পতি পালকৰ নিদৰ্শনাবলী আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰোঁ।